যাত্ৰাপুস্তক ছয় অধ্যায়। তেতিয়া জিহুৱাই মুচিক ক'লে, ফৰোৱনলৈ মই কি কৰিম? এতিয়া তুমি দেখিবলৈ পাবা। তুমি দেখিবলৈ পাবা যে মোৰ হাতৰ শক্তিৰ বাবেই ৰজাই লোকসকলক যাবলৈ দিব। মোৰ হাতৰ শক্তিৰ কাৰণেই ৰজা ফৰোৱনে নিজেই তেওঁলোকক দেশৰ পৰা খেদি পঠিয়াব। ঈশ্বৰে মুচিৰ সৈতে কথা পাতি তেওঁক ক'লে, মই জিহুৱা। মই অব্ৰাহাম, ইছহাক আৰু জাকোবৰ আগতো সৰ্বশক্তিমান ঈশ্বৰ বুলি দৰ্শন দিছিলো, কিন্তু মোৰ জিহুৱাৰ নামৰ দ্বাৰাই মই তেওঁলোকক পৰিচয় দিয়া নাই। ইয়াৰ উপৰিও যি কনান দেশত তেওঁলোকে বিদেশীৰ দৰে বাস কৰিছিল আৰু অনাই বনাই ঘূৰি ফুৰিছিল, সেই দেশ তেওঁলোকক দিবলৈ মই তেওঁলোকৰ সৈতে এটা নিয়ম স্থিৰ কৰিছিলোঁ। তাৰ উপৰিও মিছৰীয়াসকলে বন্দী কামত লগোৱা ইজৰাইলী লোকসকলৰ ক্ৰন্দন মই শুনিলো আৰু মোৰ সেই নিয়মটি মই স্মৰণ কৰিলো। এই হেতুকে ইজৰাইলী লোকসকলক কোৱা, মই জিহুৱা, মই মিছৰীয়াসকলৰ বন্দীত্বৰ পৰা তোমালোকক উলিয়াই আনিম আৰু মই তেওঁলোকৰ ক্ষমতাৰ পৰা তোমালোকক মুক্ত কৰিম। মই মোৰ শক্তি প্ৰদৰ্শন কৰিম আৰু ন্যায় বিচাৰৰ মহাকৰ্মেৰে তোমালোকক উদ্ধাৰ কৰিম। মই তোমালোকক মোৰ নিজৰ লোক কৰি ল'ম আৰু ময়েই তোমালোকৰ ঈশ্বৰ হ'ম। তোমালোকক মিছৰ বন্দীত্বৰ পৰা উলিয়াই অনা ময়ে যে তোমালোকৰ সেই ঈশ্বৰ জিহুৱা, ইয়াক তোমালোকে জানিবা। মই যি দেশ অব্ৰাহাম, ইছহাক আৰু জাকোবক দিম বুলি শপত খাইছিলোঁ, সেই দেশলৈ তোমালোকক নিম আৰু তোমালোকৰ অধিকাৰ অৰ্থে সেই দেশ মই তোমালোকক দিম। ময়েই জিহুৱা। যেতিয়া মুচি গৈ ইজৰাইলী লোকসকলক সেই কথা ক'লে, তেতিয়া তেওঁলোকে কঠিন বন্দী কামৰ বাবে নিৰুৎসাহ হৈ মুচিৰ কথাত মন নিদিলে। সেয়ে জিহুৱাই মুচিক ক'লে, তুমি গৈ মিছৰৰ ৰজা ফৰোৱনক কোৱা যে ইজৰাইলী লোকসকলক আপোনাৰ দেশৰ পৰা ওলাই যাবলৈ এৰি দিয়ক। মুচিয়ে জিহুৱাক ক'লে, যদি ইজৰাইলী লোকসকলেই মোৰ কথা নুশুনে, তেনেহ'লে ফৰোৱনে মোৰ কথা কিয় শুনিব, যিহেতু মই কথা কোৱাত নিপুণ নহয়। জিহুৱাই মুচি আৰু হাৰুণৰ লগত কথা পাতিলে আৰু মিছৰ দেশৰ পৰা ইজৰাইলী লোকসকলক উলিয়াই দিবলৈ ইজৰাইলী লোক আৰু মিছৰৰ দেশৰ ৰজা ফৰোৱনৰ বাবে তেওঁ আজ্ঞা দিলে। এওঁলোকে নিজৰ পিতৃবংশৰ প্ৰধান লোক আছিল, ইজৰাইলৰ জ্যেষ্ঠ পুত্ৰ ৰুবেন আৰু ৰুবেনৰ পুত্ৰ হনুক, পল্লু, শিক্ষুন আৰু কৰ্মী। এওঁলোক আছিল ৰুবেন গোষ্ঠীৰ পূৰ্বপুৰুষ। চিমিয়নৰ পুত্ৰসকল আছিল জিমুৱেল, জামিন, উহদ, জাখিন, চুহৰ আৰু চৌল। চৌল কনানিয়া মহিলাৰ পুত্ৰ আছিল। এওঁলোক আছিল চিমিয়ন গোষ্ঠীৰ পূৰ্বপুৰুষ। লেবীৰ পুত্ৰসকলৰ সৈতে তেওঁলোকৰ বংশধৰ নাম এই তালিকাত উল্লেখিত আছে। তেওঁলোকৰ নাম হ'ল গেচুন, কহাত আৰু মৰাৰী। লেবী 137 বছৰ বয়সলৈকে জীয়াই আছিল। গেচুনৰ পুত্ৰ লিবনীয়া আৰু চিমিৰ আছিল। কহাতৰ পুত্ৰসকল হ'ল অম্ৰম, জিচহৰ, হিবুন আৰু উজিয়েল। কহাত 133 বছৰ বয়সলৈকে জীয়াই আছিল। মৰাৰীৰ পুত্ৰসকল হ'ল মহলী আৰু মুচি। এওঁলোক বংশধৰসকলৰ সৈতে লেবী গোষ্ঠীৰ পূৰ্বপুৰুষ আছিল। অম্ৰমে তেওঁৰ পিতৃৰ ভনীয়েক জোকেবদক বিয়া কৰাইছিল। তেওঁ হাৰুণ আৰু মুচিক জন্ম দিছিল। অম্ৰম 137 বছৰ জীয়াই আছিল আৰু তাৰ পাছত তেওঁৰ মৃত্যু হৈছিল। জিচহৰ পুত্ৰসকল আছিল কুৰহ, নেফক আৰু জিক্ষি। উজিয়েলৰ পুত্ৰসকল আছিল মিছাইল, ইলিছাফন আৰু চিঠি। হাৰুণে অম্মিনাদবৰ জীয়েক নহশুনৰ ভনীয়েক ইলিছেবাক বিয়া কৰিছিল। তেওঁ নাদব, অবিহু, ইলিয়াজৰ আৰু ইষ্টামক জন্ম দিলে। কুহৰৰ পুত্ৰসকল আছিল অচি, ইলকানা আৰু অবিয়াসক। এওঁলোক কুহৰীয়া গোষ্ঠীৰ পূৰ্বপুৰুষ। হাৰুণৰ পুত্ৰ ইলিয়াজৰে পুতিয়েলৰ এজনী জীয়েকক বিয়া কৰিলে। তেওঁ পিনহাসক জন্ম দিলে। এওঁলোকে লেবিয়াসকলৰ বংশৰ সৈতে পিতৃবংশৰো প্ৰধান লোক আছিল। এই দুজন পুৰুষ হাৰুণ আৰু মুচিক জিহুৱাই কৈছিল, তোমালোকে ইজৰাইলৰ লোকসকলক তেওঁলোকৰ যোদ্ধাৰু দলৰ সৈতে মিছৰ দেশৰ পৰা উলিয়াই আনাগৈ। মিছৰ দেশৰ পৰা ইজৰাইলী লোকসকলক উলিয়াই আনিবৰ বাবে মিছৰৰ ৰজা ফৰুণক কোৱা, লোকসকল মুচি আৰু হাৰুণেই হয়। মিছৰ দেশত যেতিয়া জিহুৱাই মুচিৰ সৈতে কথা পাতিছিল, তেতিয়া জিহুৱাই মুচিক কৈছিল, মই জিহুৱা, মই তোমাক যি যি কথা ক'লো সেই সকলো কথা তুমি মিছৰ ৰজা ফৰুণৰ আগত গৈ ক'বা। কিন্তু মুচিয়ে জিহুৱাক কৈছিল, মই কথা কোৱাত পাৰ্গত নহয়, সেয়ে ফৰুণে মোৰ কথা কিয় শুনিব।